এয়া আকাশবাণী গুৱাহাটী। সন্ধিয়া ছয় বজাৰ উজনি অসমৰ বাতৰিৰ সৈতে মই অনুজা লোপামুদ্ৰা। এতিয়াৰ প্ৰধান বাতৰিসমূহ হৈছে, মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ আজি যমুনামুখত কেইবাটাও উন্নয়নমূলক প্ৰকল্পৰ উদ্বোধন আৰু আধাৰশিলা স্থাপন। শিলচৰ ৰেল ষ্টেচনৰ পৰা LHB ডবাৰ কাঞ্চনজংঘা এক্সপ্ৰেছখনৰ যাত্ৰাৰ শুভাৰম্ভ। নগালেণ্ডৰ কোহিমাৰ কিছামা গাঁৱত আজিৰে পৰা দহদিনীয়াকৈ হৰ্ণবিল মহোৎসৱ আৰু বিশ্ব এইডছ দিৱস উপলক্ষে ৰাজ্যত ব্যাপক সজাগতা কাৰ্যসূচী। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই আজি বহৰমপুৰ সমষ্টিৰ অন্তৰ্গত যমুনামুখত কেইবাটাও উন্নয়নমূলক প্ৰকল্পৰ উদ্বোধন আৰু আধাৰশিলা স্থাপন কৰে। যমুনামুখ ৰেলৱে উড়ন সেতুখন উদ্বোধন কৰি মুখ্যমন্ত্ৰী ডঃ শৰ্মাই কয় যে এই নিৰ্মাণে অঞ্চলটোত যানজঁটৰ সমস্যা হ্ৰাস কৰি জনসাধাৰণক যাতায়াতৰ ক্ষেত্ৰত যথেষ্ট সুবিধা প্ৰদান কৰিব। তেওঁ যমুনামুখ আৰু বহৰমপুৰ শ্বহীদ স্মৃতি উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ গৃহ নিৰ্মাণৰো আধাৰশিলা স্থাপন কৰে। ইয়াৰ লগতে যমুনামুখকে ধৰি জিলাখনৰ বিভিন্ন প্ৰান্তত গৰাখহনীয়া ৰোধ কৰাৰ বাবে কপিলি আৰু হাৰিয়া নৈৰ পাৰত জলসম্পদ বিভাগে নিৰ্মাণ কৰিবলগীয়া মথাউৰিৰো মুখ্যমন্ত্ৰীয়ে আধাৰশিলা স্থাপন কৰে। মুখ্যমন্ত্ৰী ডঃ শৰ্মাই আজি নগাঁও জিলাৰ বহৰমপুৰ বিধানসভা সমষ্টিৰ অন্তৰ্গত কঠীয়াতলিত মুখ্যমন্ত্ৰীৰ মহিলা উদ্যমিতা আঁচনিৰ চেকসমূহ আনুষ্ঠানিকভাৱে বিতৰণ কৰে। সমষ্টিটোৰ 33,625গৰাকী মহিলাক 10,000কৈ টকাৰ চেক বিতৰণ কৰা হয়। ইয়াৰে প্ৰায় 32,000 মহিলা গ্ৰামাঞ্চলৰ বুলি আমাৰ নগাঁৱৰ সংবাদদাতাই জানিবলৈ দিছে। অনুষ্ঠানত সমবেত ৰাইজক সম্বোধন কৰি ডঃ শৰ্মাই কয় যে ইতিমধ্যে ৰাজ্যখনত প্ৰায় 10,00,000 মহিলাই এই আঁচনিৰ জৰিয়তে ধন লাভ কৰিছে আৰু আমাৰ নাৰী শক্তিক স্বাৱলম্বী কৰাত এই আঁচনিয়ে যথেষ্ট সহায় কৰিছে। অহা ফেব্ৰুৱাৰী মাহৰ ভিতৰত আৰু প্ৰায় 15,00,000 মহিলাক এই আঁচনিৰ অধীনত ধন বিতৰণ কৰা হ'ব বুলি মুখ্যমন্ত্ৰীয়ে জানিবলৈ দিয়ে।
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই গোটেই ভাৰতবৰ্ষতে এটা অভিযান হাতত লৈছে। সেই অভিযানটোৰ নাম হৈছে 3 কোটি মহিলা লাখপতি বাইদেউ হিচাপে সমাজত প্ৰতিষ্ঠা কৰা। এই উদ্দেশ্য আগত ৰাখি মোদী ডাঙৰীয়াই বেংকক কৈছে যে আপোনালোকে মহিলাসকলক ঋণ দিব, ASRLM গঠন কৰিছে, ৰিভলভিং ফাণ্ড দিছে আৰু আজি আমাৰ অসমতো প্ৰায় 8,00,000 মহিলা লাখপতি বাইদেউৰ সন্মান লাভ কৰিবলৈ সক্ষম হৈছে।
ভাৰতীয় ৰেলৱে যাত্ৰীসকলক আৰামদায়ক যাত্ৰাৰ সুবিধা দিয়াৰ উদ্দেশ্যে পুৰণি ICF শ্ৰেণীৰ ডবাৰ ঠাইত অত্যাধুনিক লিংক হফমেন বুশ চমুকৈ LHB ডবা প্ৰৱৰ্তন আঁচনিৰ অংশ হিচাপে শিলচৰ আৰু শিয়ালদাহৰ মাজত চলাচল কৰা কাঞ্চনজংঘা এক্সপ্ৰেছ ৰেলগাড়ীখনৰ ডবাসমূহো LHBলৈ পৰিৱৰ্তন কৰিছে। এই LHB ডবাৰ কাঞ্চনজংঘা এক্সপ্ৰেছখনৰ যাত্ৰা আজি শিলচৰ ৰেল ষ্টেচনৰ পৰা ৰাজ্যসভাৰ সাংসদ কনাট পুৰকৰেষ্ঠই পতাকা জোকাৰি শুভাৰম্ভ কৰে। এই অনুষ্ঠানত অংশগ্ৰহণ কৰি সাংসদগৰাকীয়ে কয় যে 2014 চনৰ পাছত দক্ষিণ অসমৰ যোগাযোগ ব্যৱস্থাৰ আমূল পৰিৱৰ্তন ঘটিছে। তেওঁ শিলচৰ গুৱাহাটী আৰু শিলচৰ ৰঙিয়া এক্সপ্ৰেছ দুখনৰ ডবাসমূহো LHB ডবালৈ পৰিৱৰ্তন কৰিবলৈ ৰেল বিভাগৰ প্ৰতি আহ্বান জনায়।
2014ৰ পিছত বিশেষকৈ আমাৰ বৰাক ভেলি যিটো আছে তাতে মানে এটা ৰেডিকেল এটা চেঞ্জ আহিছে। আমি সকলোৱে জানো আমাৰ মিটাৰ গেজ লাইনটো ব্ৰডগজৰ কনভাৰ্চনৰ কাৰণে 18 বছৰ আমাৰ অপেক্ষা কৰিব লাগিছে। আজি ডাঙৰ এটা পদক্ষেপ আমাৰ লোৱা হৈছে যিটো আমাৰ শিলচৰ মিজোৰাম যিটো কানেক্টিভিটি যিটো আছে, আমাৰ ইণ্ডিয়াৰ যিটো মানচিত্ৰ যিটো আছে তাতে ৰেলৰ মানচিত্ৰত আজি মিজোৰামক ইনক্লুড কৰা হৈছে। এতিয়া 78 বছৰ আমাৰ অপেক্ষা কৰিব লাগিছিল। এইটো কাৰণে মিজোৰামৰ যিটো কণ্ডিশ্যন যিটো আছিলে সেইটো বৰ্ডাৰ ষ্টেট হোৱাৰ কাৰণে ইণ্টাৰনেল ছিকিউৰিটি এটা ডাঙৰ এটা কুৱেশ্যন আছিলে।
আজিৰ অনুষ্ঠানত বিধায়ক দীপায়ন চক্ৰৱৰ্তী আৰু নিহাৰ ৰঞ্জন দাসকে ধৰি কেইবাগৰাকীও বিশিষ্ট ব্যক্তি উপস্থিত আছিল। নগালেণ্ডৰ কোহিমাৰ কিছামা গাঁৱত আজিৰে পৰা 10 দিনীয়াকৈ 26 সংখ্যক হৰ্ণবিল মহোৎসৱ অনুষ্ঠিত হৈছে। মহোৎসৱত ৰাজ্যখনৰ লোককথা, শিল্প, খাদ্য সম্ভাৰ আদিৰ মাধ্যমেৰে বৰ্ণাঢ্য সাংস্কৃতিক প্ৰদৰ্শন কৰা হৈছে। কিছামা গাঁৱৰ ইউনিটি প্লাজাত আজি বিয়লি 4 বজাত উদ্বোধনী কাৰ্যসূচী অনুষ্ঠিত হয়। নাগালেণ্ডৰ ৰাজ্যপাল অজয় কুমাৰ ভাল্লা এই অনুষ্ঠানত মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰে। এই বছৰ ব্ৰিটেইন, আয়াৰলেণ্ড, ফ্ৰান্স, অষ্ট্ৰিয়া, মাল্টা আৰু ছুইজাৰলেণ্ডে সহযোগী দেশ হিচাপে আৰু অৰুণাচল প্ৰদেশে সহযোগী ৰাজ্য হিচাপে যোগদান কৰিছে। প্ৰায় 2 দশক পূৰ্বে পৰ্যটনৰ পদক্ষেপ হিচাপে আৰম্ভ কৰা হৰ্ণবিল মহোৎসৱ বৰ্তমান বিশ্বৰ অন্যতম আকৰ্ষণীয় সাংস্কৃতিক মহোৎসৱ হিচাপে পৰিগণিত হৈছে। শ্ৰোতাই বাতৰি শুনিছে আকাশবাণীৰ পৰা। দেশৰ অন্যান্য প্ৰান্তৰ লগতে অসমতো আজি বিশ্ব এইডছ দিৱস পালন কৰা হৈছে। অসম ৰাজ্যিক এইডছ নিয়ন্ত্ৰণ সমিতিৰ উদ্যোগত গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ আন্তৰ্জাতিক প্ৰেক্ষাগৃহত কেন্দ্ৰীয়ভাৱে বিশ্ব এইডছ দিৱসৰ মূল কাৰ্যসূচী অনুষ্ঠিত হৈছে। এইবাৰৰ এই দিৱসৰ মূল বিষয়বস্তু হৈছে অন্তৰায় অতিক্ৰমী এইডছৰ বিৰুদ্ধে যুঁজ দিওঁ আহক। তিনিচুকীয়া জিলাতো আজি বিশ্ব এইডছ দিৱস উপলক্ষে কাৰ্যসূচী ৰূপায়ণ কৰা হয়। জিলা এইডছ সমিতিৰ উদ্যোগত তিনিচুকীয়া চেনাইৰাম উচ্চতৰ মাধ্যমিক বিদ্যালয়ত এই উপলক্ষে সজাগতা সভা অনুষ্ঠিত হয়। ইয়াৰ পূৰ্বে বিদ্যালয়খনৰ পৰা থানা চাৰিআলিলৈ এটা শোভাযাত্ৰা উলিওৱা হয়। তিনিচুকীয়া জিলা এইডছ নিয়ন্ত্ৰণ বিষয়া ডাঃ ৰাণী গগৈ আৰু বিদ্যালয়খনৰ অধ্যক্ষ জয়ন্ত নেওগে এই শোভাযাত্ৰা মুকলি কৰে। দিৱসৰ সৈতে সংগতি ৰাখি ছাত্ৰ ছাত্ৰীসকলৰ মাজত বিভিন্ন প্ৰতিযোগিতা অনুষ্ঠিত কৰা হয়। বিশ্বনাথ জিলাৰ বৰগাং উচ্চ মাধ্যমিক বিদ্যালয়ত জিলা স্বাস্থ্য সমিতি আৰু জিলা এইডছ নিয়ন্ত্ৰণ সমিতিৰ উদ্যোগত তথা বিহালী প্ৰেছ ক্লাবৰ সহযোগত বিশ্ব এইডছ দিৱস পালন কৰা হয়। এই উপলক্ষে সজাগতামূলক সভা অনুষ্ঠিত কৰাৰ লগতে এইডছ বিৰোধী সমদলো উলিওৱা হয়। বিশ্ব এইডছ দিৱস উপলক্ষে আজি ধেমাজি জিলাৰ পি এম শ্ৰী নৱোদয় বিদ্যালয়ত জিলা স্বাস্থ্য বিভাগে সজাগতা সমদল, তথ্যচিত্ৰ প্ৰদৰ্শন আৰু সভা অনুষ্ঠিত কৰে। ৰাজ্যৰ অন্যান্য প্ৰান্ততো বিভিন্ন স্বেচ্ছাসেৱী সংস্থা আৰু সংগঠনৰ উদ্যোগত এইডছ দিৱসৰ কাৰ্যসূচী ৰূপায়ণ কৰা হৈছে। অসম কৃষি বিশ্ববিদ্যালয়ৰ সামূহিক বিজ্ঞান মহাবিদ্যালয়ৰ অন্তৰ্গত সাজপাৰ আৰু বস্ত্ৰ বিজ্ঞান বিভাগে অহা 5 আৰু 6 ডিচেম্বৰত প্ৰাকৃতিক আঁহ আৰু বহনক্ষম উদ্ভাৱন বিষয়ক এখন দুদিনীয়া কৰ্মশালাৰ আয়োজন কৰিছে। যোৰহাটৰ লাহদৈগড়ত অৱস্থিত কেন্দ্ৰীয় মুগা আৰু এৰী গৱেষণা আৰু প্ৰশিক্ষণ প্ৰতিষ্ঠান আৰু ৰাষ্ট্ৰীয় প্ৰাকৃতিক আঁহ প্ৰযুক্তি আৰু অভিযান্ত্ৰিক প্ৰতিষ্ঠানৰ সহযোগত এই কৰ্মশালাখনৰ আয়োজন কৰা হৈছে। কৰ্মশালাত অষ্ট্ৰেলিয়া, ফ্ৰান্স, ডেনমাৰ্কৰ লগতে দেশৰ বিভিন্ন প্ৰান্তৰ বস্ত্ৰ বিশেষজ্ঞ, বিজ্ঞানী, অধ্যাপক, গৱেষক, উদ্যোগী আৰু ছাত্ৰ ছাত্ৰীসকলে অংশগ্ৰহণ কৰিব। এই কৰ্মশালাত প্ৰাকৃতিক আঁহৰ পৰা নিৰ্মিত বস্ত্ৰৰ ব্যৱসায়ৰ সুযোগৰ বিষয়েও আলোচনা কৰা হ'ব। অসম ৰাজ্যিক আইনী সেৱা প্ৰাধিকৰণৰ ডিব্ৰুগড় জিলা শাখাৰ সৌজন্যত ডিব্ৰুগড় ন্যায়িক আদালতৰ প্ৰাংগণত অহা 13 ডিচেম্বৰত ৰাষ্ট্ৰীয় লোক আদালতৰ আয়োজন কৰা হৈছে। এই লোক আদালতত আৰ্থিক বা বিত্তীয় ক্ষেত্ৰৰ সৰু সুৰা গোচৰ, দেৱানী গোচৰ, খুৰাকী গোচৰ, মটৰ দুৰ্ঘটনাজনিত গোচৰৰ লগতে অন্যান্য আপোচ মীমাংসা গোচৰসমূহৰ খৰতকীয়াকৈ সমাধান কৰা হ'ব। এই লোক আদালতৰ বাবে সংশ্লিষ্ট বিভাগৰ পৰা জনসাধাৰণলৈ জাননী প্ৰেৰণ কৰা হৈছে। ডিব্ৰুগড়বাসীক এই আদালতত অংশগ্ৰহণ কৰি আইন সেৱাৰ পাবলগীয়া সুবিধাসমূহ গ্ৰহণ কৰিবলৈ ডিব্ৰুগড় জিলা আইনী সেৱা প্ৰাধিকৰণৰ সচিবে জানিবলৈ দিছে। দেশৰ কেইবাখনো ৰাজ্যত ভোটাৰ তালিকাৰ পুংখানুপুংখ সংশোধন, চমুকৈ এছ আই আৰ আৰু মণিপুৰৰ জি এছ টি বিধেয়ককে ধৰি বিভিন্ন বিষয়ৰ প্ৰতিবাদত বিৰোধী পক্ষই সৃষ্টি কৰা হুলস্থূলীয়া পৰিৱেশৰ বাবে সংসদৰ শীতকালীন অধিৱেশনৰ আজি প্ৰথম দিনাৰ কাম কাজ স্থগিত ৰাখিবলগীয়া হয়। দিনৰ 11 বজাত লোকসভাৰ কাৰ্যক্ৰমণিকা আৰম্ভ হোৱাৰ পাছতে অধ্যক্ষ ওম বিৰলাই, সদ্যপ্ৰয়াত অভিনেতা ধৰ্মেন্দ্ৰ, অৱসৰপ্ৰাপ্ত কৰ্ণেল সোণাৰাম চৌধুৰী, অধ্যাপক বিজয় কুমাৰ মালহোত্ৰা আৰু ৰবি নায়কলৈ শ্ৰদ্ধাঞ্জলি নিবেদন কৰে। ইয়াৰ পাছতে প্ৰশ্নোত্তৰ কাল আৰম্ভ হোৱাৰ লগে লগে বিৰোধী দলৰ সদস্যসকলে এছ আই আৰ আৰু আন কেইবাটাও বিষয়ৰ প্ৰতিবাদত শ্লোগান দি হুলস্থূলীয়া পৰিস্থিতিৰ সৃষ্টি কৰে। তেওঁলোকে এই সম্পৰ্কত সদনত আলোচনাৰ বাবে দাবী জনায়। অধ্যক্ষ ওম বিৰলাই সদস্যসকলক সংযত হবলৈ আহান জনায় যদিও বিৰোধী দলৰ সদস্যসকলে হুলস্থূলীয়া পৰিস্থিতি অব্যাহত ৰখাত লোকসভাৰ কাম কাজ প্ৰথমে দিনৰ 12 বজালৈ স্থগিত ৰাখিবলগীয়া হয়। 12 বজাৰ পাছত সদন পুনৰ মিলিত হোৱাত বিৰোধী দলৰ সদস্যসকলে অনুৰূপ ধৰণে হুলস্থূলীয়া পৰিস্থিতিৰ সৃষ্টি কৰাত সদন 2 বজালৈকে আৰু ইয়াৰ পাছত সদন দিনটোৰ বাবে স্থগিত ৰাখিবলগীয়া হয়। সমাগত ৰাজ্য বিধানসভা নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি আকাশবাণীৰ সঞ্চালক প্ৰধানৰ নিৰ্দেশ মৰ্মে আজিৰে পৰা আকাশবাণী গুৱাহাটীযোগে প্ৰচাৰিত বাতৰি আৰু বাতৰি বিভাগৰ কেতবোৰ অনুষ্ঠানৰ সময়ৰ কিছু সাল সলনি কৰা হৈছে। এই অনুসৰি দিনৰ 11 বজাত প্ৰচাৰিত মুখ্য বাতৰি 5 মিনিটৰ বাতৰি বুলেটিন হিচাপে প্ৰচাৰ কৰা হৈছে। দিনৰ 12:05 প্ৰচাৰ কৰা বাতৰিৰ সময় 10 মিনিটলৈ বৃদ্ধি কৰা হৈছে। বিয়লি 5:15 আৰু সন্ধিয়া 6 বজাৰ বাতৰি এতিয়া 5 মিনিটৰ পৰিৱৰ্তে 10 মিনিটৰ বাবে প্ৰচাৰ কৰা হৈছে। প্ৰতি মঙলবাৰে 1:20 প্ৰচাৰ কৰা প্ৰাসংগিকৰ উপৰি প্ৰতিদিনে বিয়লি 3:05 পৰা 3:15 প্ৰাসংগিক প্ৰচাৰ কৰা হৈছে। অনুষ্ঠানটো প্ৰতি নিশা 9:15 পৰা 9:25 পুনৰ প্ৰচাৰ কৰা হ'ব। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰি কেইটা আকৌ এবাৰ। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ আজি যমুনামুখত কেইবাটাও উন্নয়নমূলক প্ৰকল্পৰ উদ্বোধন আৰু আধাৰশিলা স্থাপন। শিলচৰ ৰেল ষ্টেচনৰ পৰা এল এইচ পি ডবাৰ কাঞ্চনজংঘা এক্সপ্ৰেছখনৰ যাত্ৰাৰ শুভাৰম্ভ আৰু বিশ্ব এইডছ দিৱস উপলক্ষে ৰাজ্যত ব্যাপক সজাগতা কাৰ্যসূচী। আমাৰ এতিয়াৰ বাতৰি বুলেটিন ইমানেই। পৰৱৰ্তী বাতৰি সন্ধিয়া 6:45 শুনিবলৈ পাব।